आकाशवाणी। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া কৰ্পৰেল ডাভি সঞ্জয় হিপ্পাবাই আৰু অমন সিং হংসক ৰাষ্ট্ৰপতিয়ে শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে। সমগ্ৰ দেশে কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এখন ৰাষ্ট্ৰৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিস্তৃতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘৱ কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে দেশত 1947 চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা ঔপনিৱেশিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্ৰচেষ্টা চলি আছে। ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে নতুন ফৌজদাৰী আইন তিনিখনে শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ বিষয়টো ফৌজদাৰী ন্যায় ব্যৱস্থাৰ মূল কেন্দ্ৰৰূপে পৰিগণিত কৰিছে। তেওঁ লগতে নতুন আইনকেইখনে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাগৰিক প্ৰমূল্যৰাজি কেইবা শতিকা ধৰি জনসাধাৰণৰ নৈতিকতাৰ অংশ হৈ থকা বাবে সংবিধান জীৱন্ত নথিৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে বিগত 75 বছৰ ধৰি সংবিধানে দেশক প্ৰগতিৰ পথ দেখুৱাই আহিছে। গণৰাজ্য দিৱস সকলো জনসাধাৰণৰ বাবে সমূহীয়া আনন্দ আৰু গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 75 বছৰত ভাৰতে মৈত্ৰী ৰাষ্ট্ৰসমূহৰ মাজত সঠিক স্থান লাভ কৰাৰ দিশত অগ্ৰসৰ হবলৈ সমৰ্থ হৈছে। ভাৰত এসময়ত প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত জ্ঞান আৰু প্ৰজ্ঞাৰ উৎসৰূপে জনজাত আছিল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিদেশী শাসনৰ হাতোৰাৰ পৰা মাতৃভূমিক মুক্ত কৰাৰ বাবে চৰম ত্যাগ কৰা সাহসী বীৰসকলৰ কথাও স্মৰণ কৰে। দেশে এইবছৰ ভগৱান বিৰচা মুণ্ডাৰ 150 বছৰীয়া জন্মবাৰ্ষিকী পালন কৰিব বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে গণতান্ত্ৰিক প্ৰমূল্যৰাজি পুনৰুত্থানত সহায় কৰা মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বাবা চাহেব আম্বেদকাৰৰ দৰে মহান সন্তানসকলক লাভ কৰাটো দেশৰ বাবে গৌৰৱৰ কথা। তেওঁ কয় যে বিগত কেইটামান বছৰত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ নিৰন্তৰ উচ্চ হৈ আছে আৰু ইয়াৰ ফলত যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে। দেশত উপান্ত সম্প্ৰদায়ৰ লোক, বিশেষকৈ অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সহায়ৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। ভাৰতৰ সভ্যতাগত ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমান প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলা এনে ঐতিহ্যৰ চহকী অভিব্যক্তি। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ভাষিক বৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শিক্ষা সন্দৰ্ভত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে চৰকাৰে এই শিতানত বিন বৃদ্ধি কৰিছে। ভাৰতে এলানি শৃংখলাৰ মাধ্যমেৰে অত্যাধুনিক গৱেষণাত অংশগ্ৰহণ বৃদ্ধি কৰিছে বুলিও তেওঁ মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী মুৰ্মুৱে এই ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা দুটা নিদৰ্শনমূলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে বিশ্ব পৰ্যায়ত পৰিৱেশৰ বাবে জীৱনশৈলী অভিযান নামৰ গণ আন্দোলনত আগভাগ লৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসত আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত অনন্য অভিযানৰ বিষয়ে আলোকপাত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু নিদৰ্শনমূলক বীৰত্বৰ পৰিচয় দিয়াৰ বাবে কৰ্পৰেল ডাভি সঞ্জয় হিপ্পাবাইক শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু কাশ্মীৰৰ শ্বাহ চিতাৰৰ ডোবাচুৰাৰ সমীপত তিনিজন সন্ত্ৰাসবাদীয়ে অতৰ্কিতে চলোৱা আক্ৰমণৰ সময়ত তেওঁ সাহসিকতাৰ পৰিচয় দিছিল। তেওঁ 2011 চনৰ 28 ডিচেম্বৰত বায়ুসেনাত ভৰ্তি হৈছিল। ৰাষ্ট্ৰপতিয়ে লগতে ফ্লাইট লেফটেনেণ্ট অমন সিং হংসকো শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে ভূতপূৰ্ব সাহসিকতাৰ বাবে 7 সৈনিকক বায়ুসেনা পদক প্ৰদান কৰিছে।
সমগ্ৰ দেশে কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত এই দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ 75 বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি কাইলৈ গণৰাজ্য দিৱসৰ কুচকাৱাজ প্ৰদৰ্শন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ঘোঁৰাবাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সামৰিক অভিবাদন গ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰববো ছুবিয়ান্তো এইবাৰৰ এই দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কুচকাৱাজত ইণ্ডোনেছিয়াৰ 160 গৰাকী সদস্যৰ এটা দল আৰু 190 গৰাকী সদস্যৰ আন এটা দলে অংশ ল'ব। স্বৰ্ণিম ভাৰত, ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ 31টা প্ৰতীকপট এই গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হ'ব। এই অনুষ্ঠানলৈ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা উল্লেখনীয় বৰঙণি আগবঢ়োৱা ভালেসংখ্যক ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। 34টা শাখাত দেশৰ বিভিন্ন প্ৰান্তৰ 10,000 বিশেষ আমন্ত্ৰিত অতিথিয়ে এই অনুষ্ঠানত অংশ ল'ব। ভাৰত বিশ্বৰ সৰ্ববৃহৎ, বৈচিত্ৰ্যপূৰ্ণ, যুৱ আৰু সৰ্বাত্মক সংবেদনশীল গণতন্ত্ৰ আৰু এয়া সঁচাকৈ গৌৰৱৰ কথা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়া প্ৰাচীন কালৰ পৰা প্ৰৱৰ্তন হৈ আছে। ভাৰতৰ গণতন্ত্ৰ আধুনিক বিশ্বৰ বাবে এটা অনন্য উদাহৰণ বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰভাৱশালী স্বৰূপ দেখিবলৈ পোৱা যায়। নিৰ্বাচনত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ সমাজ আৰু দেশৰ সামগ্ৰিক উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ চিন বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগে 85 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ভোটদাতা আৰু দূৰণিবতীয়া অঞ্চলত বাস কৰা জনজাতীয় ভোটদাতাসকলৰ বাবে ভোটদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগে এনে প্ৰচেষ্টাৰ মাধ্যমেৰে সৰ্বাত্মক আৰু সংবেদনশীল নিৰ্বাচনী ব্যৱস্থা প্ৰণালীৰ উত্তম উদাহৰণ দাঙি ধৰিছে। ভোটগ্ৰহণৰ সৈতে জড়িত আদৰ্শ আৰু দায়িত্বসমূহ গণতন্ত্ৰৰ প্ৰধান দিশ বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে চলোৱা অনুকৰণীয় প্ৰচেষ্টাৰ বাবে ৰাজ্য আৰু জিলা বিষয়াসকলক শ্ৰেষ্ঠ নিৰ্বাচনী প্ৰথা বঁটা প্ৰদান কৰে। এই বঁটাৰ জৰিয়তে ভোটদাতাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্যমৰ দৰে অভিনৱ জনসম্পৰ্ক অভিযান আৰু প্ৰযুক্তিৰ ব্যৱহাৰক বিশেষ স্বীকৃতি প্ৰদান কৰা হয়। দূৰদৰ্শনক ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সম্প্ৰচাৰ কৰা উদ্ভাৱনমূলক অনুষ্ঠানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। দূৰদৰ্শনৰ সঞ্চালক প্ৰধান কাঞ্চন প্ৰসাদে এই বঁটা গ্ৰহণ কৰে। দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিকশিত দিল্লী সংকল্প পত্ৰ শীৰ্ষক দলীয় ইস্তাহাৰৰ তৃতীয় তথা অন্তিম অংশ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে মহানগৰীখনত স্বতন্ত্ৰভাৱে কাম কৰা অস্থায়ী কৰ্মীসকলক 10 লাখ টকাৰ জীৱন বীমা আৰু 5 লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমলৈ বাতৰি অহাৰ পৰলৈকে 9 অভাৰত 3টা উইকেট হেৰুৱাই 74 ৰান সংগ্ৰহ কৰিছে। ভাৰতে এই 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত 7 উইকেটত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণীৰ ৱেবছাইট newsonair.nrc.in শুনিব পাৰে। শেহত ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি গণৰাজ্য দিৱসৰ প্ৰাকসন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া কৰ্পৰেল দাভি সঞ্জয় হিফাবাই আৰু অমন সিং হংসক ৰাষ্ট্ৰপতিয়ে সূৰ্য চক্ৰৰে সন্মানিত কৰিছে। সমগ্ৰ দেশে কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। দিল্লীত বিজেপি ক্ষমতালৈ আহিলে দলটোৱে ৰাজধানীখনত 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি সন্ধিক পাছতে।